ইব্ৰীবিলাকৰ প্ৰতিপত্ৰ অধ্যায় এক। পূৰ্বকালত ঈশ্বৰে ভাগে ভাগে আৰু অনেক প্ৰকাৰে ভাৱবাদীসকলৰ দ্বাৰাই ওপৰ পুৰুষসকলক কথা কলত, এই শেষ কালত পুত্ৰৰ দ্বাৰাই আমাক কথা কলে। সেই পুত্ৰকেই তেওঁ সকলোৰে অধিকাৰী নিযুক্ত কৰিলে আৰু তেওঁৰ দ্বাৰাই সৃষ্টিখন নিৰ্মাণ কৰালে। সেই পুত্ৰ ঈশ্বৰৰ প্ৰতাপৰ প্ৰতিবিম্ব, তত্বৰ ছাপ আৰু নিজ পৰাক্ৰমৰ বাক্যৰ দ্বাৰাই সকলোৰে ধাৰণকৰ্তা হৈ পাপৰ মোচন কৰি ঊৰ্ধলোকত মহামহিমৰ সোঁহাতে বহিল। আৰু স্বৰ্গদূতবিলাকতকৈ তেওঁ যিমান উত্তম নামৰ অধিকাৰ পালে, তেওঁবিলাকতকৈ সিমান শ্ৰেষ্ঠ হ'ল, কিয়নো
তুমি মোৰ পুত্ৰ, মই আজি তোমাক জন্ম দিলো।
আকৌ আন ঠাইত,
মই তেওঁৰ পিতৃ হ'ম আৰু তেওঁ মোৰ পুত্ৰ হ'ব।
এইবুলি ঈশ্বৰে সেই দূতবিলাকৰ মাজৰ কোনজনক কেতিয়া কলে? কিন্তু যেতিয়া তেওঁ সেই প্ৰথমে জন্মাজনক জগতলৈ পুনৰাই আনিব, তেতিয়ালৈ চাই তেওঁ কয়,
ঈশ্বৰৰ সকলো দূতে তেওঁক প্ৰণিপাত কৰক।
দূতবিলাকৰ উদ্দেশ্যে হলে তেওঁ কয়,
তেওঁ নিজ দূতবিলাকক বায়ুস্বৰূপ আৰু নিজ সেৱকবিলাকক অগ্নিশিখা স্বৰূপ কৰে।
কিন্তু পুত্ৰৰ উদ্দেশ্যে হলে কয়,
হে ঈশ্বৰ, তোমাৰ সিংহাসন সদা কালস্থায়ী, তোমাৰ ৰাজদণ্ড সৰলতাৰ দণ্ড। তুমি ধৰ্মক প্ৰেম কৰিলা আৰু অধৰ্মক ঘৃণ কৰিলা। এইকাৰণে তোমাৰ ঈশ্বৰে তোমাৰ সংগীবিলাকতকৈ তোমাক অধিক আমোদ ৰূপ তেলেৰে অভিষিক্ত কৰিলে।
আৰু
হে প্ৰভু, তুমি আদিতে পৃথিৱীৰ মূল স্থাপন কৰিলা, আকাশ মণ্ডলো তোমাৰ হাতৰ কৰ্ম। এই দুয়ো বিনষ্ট হ'ব, কিন্তু তুমি নিত্য, সেই সকলো কাপোৰৰ দৰে পুৰণি হৈ যাব। তুমি চাদৰৰ দৰে সেইবোৰক নুৰিয়াবা, কাপোৰৰ দৰে সেইবোৰক সলাই থোৱা। কিন্তু তুমি একে হৈ আছা আৰু তোমাৰ বছৰৰ শেষ নহয়।
কিন্তু তেওঁ দূতবিলাকৰ মাজৰ কোনজনক কেতিয়া কলে,
মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰিৰ পীড়া নকৰো মানে মোৰ সৌ হাতে বহি থাকা।
সেয়ে সকলো দূত পৰিত্ৰাণৰ অধিকাৰী হবলৈ উদ্যত হোৱাবিলাকৰ পৰিচৰ্যাৰ অৰ্থে পঠোৱা সেৱা শুশ্ৰূষাকাৰী আত্মা নহয় জানো?